Ea, Akakpani. বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই পুলক গগৈ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত কলিয়াবৰ বিধানসভা সমষ্টিৰ মুঠ 32,482গৰাকী হিতাধিকাৰীলৈ উদ্যমিতা পুঁজিৰ চেক বিতৰণৰ শুভাৰম্ভ কৰে। এই উপলক্ষে কলিয়াবৰৰ ডাঃ টি আও ষ্টেডিয়ামত আয়োজিত জনসভাত ভাষণ দি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে ৰাজ্যত বৰ্তমান প্ৰায় 4,00,000 আত্মসহায়ক গোট আছে। কলিয়াবৰ সমষ্টিত প্ৰায় 4,000 আত্মসহায়ক গোট গঠন কৰা হৈছে। এনে আত্মসহায়ক গোটসমূহক শক্তিশালী কৰিবলৈ ৰাজ্য চৰকাৰে বিগত সময়ছোৱাত বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰি অহাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰিভলভিং ফাণ্ড, বেংক ঋণ, চি এল এফ, ভিঅ জীৱিকা সখী, বেংক সখী আদি বিভিন্ন ব্যৱস্থাৰ জৰিয়তে এনে গোটসমূহৰ সৈতে জড়িত মহিলাসকলক চৰকাৰে সহায় কৰাৰ বাবে চেষ্টা চলাই আহিছে। আত্মসহায়ক গোটসমূহৰ মহিলাসকলে বিগত 12-13 বছৰে বেংকৰ পৰা প্ৰায় 12,000 কোটি টকাৰ ঋণ লৈছে আৰু এই ঋণৰ ধন নিয়মীয়াকৈ ঘূৰাই দি আহিছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়। ৰাজ্যৰ 4,00,000 আত্মসহায়ক গোটৰ সৈতে জড়িত 40,00,000 মহিলাক সামাজিক আৰু ব্যক্তিগতভাৱে সহায় কৰি এখন আত্মনিৰ্ভৰ অসম গঢ়ি তোলাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান আৰম্ভ কৰা হৈছে বুলিও ডঃ শৰ্মাই ভাষণত উল্লেখ কৰে। দেশত 3 কোটি মহিলাক লাখপতি বাইদেউ হিচাপে গঢ়ি তোলাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেখা সপোন অনুসৰণ কৰি ৰাজ্য চৰকাৰে ৰাজ্যৰ 30,00,000 মহিলাক লাখপতি বাইদেউ হিচাপে গঢ়াৰ সংকল্প লোৱা বুলিও তেওঁ কয়।
আমাৰ এই 4,00,000 আত্মসহায়ক গোটৰ 40,00,000 মহিলাক আমি যদি সামাজিকভাৱে আৰু ব্যক্তিগতভাৱে দুয়োটা পৰ্যায়ত যদি আমি সহায় কৰিব পাৰো, আমি বিশ্বাস কৰো যে এখন আত্মনিৰ্ভৰ অসম য'ত নেকি মহিলাসকলে আমাৰ অৰ্থনৈতিক স্বাৱলম্বিতাৰ এক নিদৰ্শন হৈ সমাজখনক আগুৱাই লৈ যাব পাৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এষাৰ বাক্য আপোনালোকে শুনিবলৈ পালে যে আমি ভাৰতত 3 কোটি লাখপতি বাইদেউ বনাব খোজো, আমি অসমত অন্তত 30,00,000 মহিলাক লাখপতি বনাবৰ বাবে চেষ্টা কৰিব পাৰো।
কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অভিযুক্ত ক্ৰমে শ্ৰামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ, দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক পুনৰ 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। ছট পূজা উপলক্ষে আজি আদালতৰ কাম কাজ বন্ধ থকাৰ পৰিপ্ৰেক্ষিতত কালিয়েই 5জন অভিযুক্তক ভাৰ্চুৱেল মাধ্যমেৰে আদালতত হাজিৰ কৰোৱা হয়। পাছত আদালতে আটাইকেইজন অভিযুক্তকে পুনৰ 14 দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। ইপিনে বিশিষ্ট সাহিত্যিক ডঃ ৰীতা চৌধুৰীয়ে আজি জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত চলি থকা তদন্তৰ প্ৰক্ৰিয়াত সহযোগিতা আগবঢ়াই এছ আই টিৰ ওচৰত সাক্ষ্য প্ৰদান কৰে। তেওঁ তদন্তকাৰী গোটক সাক্ষ্য প্ৰদান কৰাৰ পাছত সাংবাদিকৰ সৈতেও মত বিনিময় কৰে। বিশিষ্ট সাহিত্যিকগৰাকীয়ে শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ কিছুদিন পূৰ্বে লোৱা এটা সাক্ষাৎকাৰৰ কথা উল্লেখ কৰি কয় যে সাক্ষাৎকাৰ গ্ৰহণ কৰাৰ সময়তো তেওঁ জুবিন গাৰ্গৰ শাৰীৰিক অসুস্থতাৰ উমান পাইছিল। পশ্চিম কাৰ্বি আংলঙৰ ৰংখাং তিৱা সাংস্কৃতিক আঞ্চলিক সমিতিৰ উদ্যোগত আজি তিৱা জনগোষ্ঠীৰ অন্যতম উৎসৱ অষ্টাদশ লাংখন উৎসৱ উদযাপন কৰা হয়। তিৱা জনগোষ্ঠীৰ পৰম্পৰাগত লক্ষ্মীক আদৰা এই উৎসৱৰ লগত সংগতি ৰাখি সাতডাল লাংখন অৰ্থাৎ বাঁহেৰে সাতপুৰুষক শ্ৰদ্ধাঞ্জলি জনোৱা হয়। জিলাখনৰ তৰাডুবিৰ বৰঘাটত অনুষ্ঠিত এই উৎসৱৰ লগত সংগতি ৰাখি বহুকেইটা সাংস্কৃতিক দলে লাংখন নৃত্য প্ৰদৰ্শন কৰে। তদাৰকী সজাগতা সপ্তাহ উপলক্ষে আজি পাৱাৰ গ্ৰীড কৰ্পৰেচন অব ইণ্ডিয়া লিমিটেডৰ উদ্যোগত প্ৰতিষ্ঠানটোৰ গুৱাহাটীৰ কাহিলিপাৰাৰ কাৰ্যালয়ৰ পৰা এ এছ ই বি ছাব ষ্টেচনলৈকে পদযাত্ৰা উলিওৱা হয়। প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীসকলে বিভিন্ন শ্লোগান সম্বলিত বেনাৰ পোষ্টাৰ লৈ পদযাত্ৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰি সমাজৰ পৰা দুৰ্নীতি আঁতৰোৱাৰ বাবে সজাগতা সৃষ্টিৰ প্ৰয়াস কৰে। দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ আৰু নৈতিকতা বৃদ্ধিৰ লক্ষ্যৰে প্ৰতি বছৰে তদাৰকী সজাগতা সপ্তাহ পালন কৰা হয় বুলি প্ৰতিষ্ঠানটোৰ কাৰ্যবাহী সঞ্চালক ডি কে জাভেৰীয়ে প্ৰকাশ কৰে। দুদিনীয়া কাৰ্যসূচীৰে ৰাজ্যত পালন কৰা ছট পূজাৰ আজি সামৰণি পৰে। পূজা উপলক্ষে কালি ৰাজ্যখনত বাস কৰা হিন্দীভাষী উত্তৰ ভাৰতীয় লোকসকলে বিভিন্ন প্ৰান্তৰ নৈৰ পাৰ ঘাটসমূহত নৈবেদ্য আগবঢ়াই আৰাধনা কৰে। অসমৰ বিভিন্ন জিলাত এই পূজা অনুষ্ঠিত হয়। কামৰূপ জিলাৰ আমিনগাঁৱৰ শৰাইঘাটৰ দলঙৰ সমীপত ব্ৰহ্মপুত্ৰৰ পাৰত আজি বহু লোক সমবেত হৈ এই পূজা সম্পন্ন কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি শুনিবলৈ পাব 6 বজাত।